Good morning, Itu Akashwani Kohima. Pujulaga Kobor Puriasim Kung Nongla. Tinta municipalities are 21 town councils, the urban local bodies election rakyadi votes gindi kuriadu aji hovelase. Votes gindi kuriadu pujur adbajibra suru hovelase. So milaikina 16 counting halls aro 125 counting tables rakibulase. Historic ULB election to June 26 tarik 33% women reservation lokoti rakise. Sokmi like in a 523 candidates si 325 mota aro 198 maiki mi like in a 11 political parties ra 213 wards kauni contest korise. Akodi 64 candidates kandu unopposed elect hoise. Final updation percentage of municipalities county overall poll percentage to 81.98% thakiyase. Iki samayri counting period ti Dimapur, Chumukutima aro Newland districts to aji phuju chhoi bajibra loigina 26 khanda karoni section 144 CRPC do lagai dise. Iti logot prohibitory order laga 144 CRPC do parent district ti aji phuju chhoi bajibra shuru kori lagai dise. June do aji rati 11 baji di seis hobole ase. State Sarkar ba sales tax to 21.75% aro 17.20% per revised kuri diya pasot Nagaland di petrol aur diesel dam do bishi uti jaise. Notun dam do June 30 tarikh pra adharati ba shuru hobole ase. Additional Chief Secretary aro Finance Commissioner Santiyangar M. Chenbra ekta official notification ulai diya tikoise diesel karone tax bodli kuri diya pasot 17.20% yani 12.83 rupees to per liter di uthi jaise June to pohila laga 16.5% yani 10.51 rupees per liter thakise. Petrol aro dusura motor spirit karone amended tax rate to 21.75% yani 16.94 rupees per liter di uthai dise June to akode 25% yani 16.04 rupees per liter thakise. Education Minister Dhamendra Pradhan ba NEET student logot biswas janakina galti kam koriya khan khilaf kara action dobo bili koise parliament bahar khobor mano khan logoti juakali kotha kori kina taipa koise itu issues upor sarkar do sensitive ase aro students aro guardians kan logoti sob dorkar godam uthabo bili biswas janai dise Pradhan ba koise ki sarkar ba house ti sob issues ti kotha bata kori boli taiyar ase. India the US aro China pasude domestic aviation market di duniya laka tisra wala sabse dangor hoi jaise aviation analytics firm official airline guide OAG ba data milai dia hisab di India do aviation market di itia tisra wala jaga di thaki ase jonto indigo aro air india nishina bra taikan laka fleet size to parhai gena hawai jahaz passengers di bishi uthi jado pungjai dibuli karni korea karni ase data bra dikhai dia do india laka domestic airline capacity to jua 10 sal de uthi jai kena April 2014 de 7.9 million seats thakya bra April 2024 de 15.5 million uthi jai se India bra Brazil du botli kuri de kena jun to bra itia fourth jaga de thakya kena 9.7 million airline seats thakya se itu pasu de Indonesia do fifth rank logot 9.2 million thakya se sabse uja Pangsta Desh Majidi India Rajwa last decade 6.9% laga highest annual average capacity growth rate post Kuridisi itupasodi China ba 6.3% are US ba 2.4% di thakia se. Deputy Commissioner Kohima Kumar Ramnikant ba Manukant Lokoti National Highway 2 di Liri Chazo Par Kurigina Ahajwa Kuria Samoy Bishi Hushar Hobali advice di se. Ekta advisory di Deputy Commissioner ba kwesi Narukigina Prokhon Kiria ba Liri Chazo Kohima Mau Rasta di Matido Giri Thakya se. Mati aro Patho Giria do Sapha Kuri dia aro Rasta Dubara Banai dia kam do Jari Rakya Samoy di Kumar ba kwesi ki mati do dhila hua aro itu jaga di mati di chanta khan thakia karone mati do aro bishi kiribuli pari ase. Itu kone DC ba mano khan logoti itu rasta di birai thakia samoy di bishi hushyar hobole aro light motor vehicles LMVs khan pra Cathedral Little Flower High Secondary School Aratura New Reserve Police Union Baptist Church phali bra polaboli onorodh korise. আৰু চুমুকুটিমা ডিষ্ট্ৰিক্টে ৰিংৱেল খুন্দিয়া সময়তে জীৱন লোকচান কৰিয়া আৰু জখম হোৱা লগা ঘটনাখন থাকিয়াৰ কাৰণে ডেপুটি কমিশনাৰ আৰু চেয়াৰমেন ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি DDMA অভিনৱ শিৱাম্বৰা মানুহখন লগা বাজাব কাৰণে গোৱা খুন্দিবলৈ কাৰণে এডভাইজৰিজ আৰু বাজাব কদমখন দলাই দিছে। এডভাইজৰি হিচাপ দি DDMA চেয়াৰমেন বাই জনাই দিছে গোৱা খুন্দিবলৈ সবচে ভাল সময় চোখা ছিজন শেষ হোৱা সময়ৰে কেতিয়া মাটি ভিতৰতে পানীৰ লেভেলটো সবচে নিচে দি থাকি আছে। এইটোৰ পৰা এডভাইচ দিছে কি কোৱা খুন্দিয়া সময়ৰে মদব দিয়া একজনটো ৰাখিব লাগে আৰু কেতিয়া ভি একলা মানুহৰ নাখুন্দিবলৈ আৰু গোৱা ভিতৰতে ঘুচিয়া সময়ৰে ধৰি ৰাখিবলৈ নিমিত্তে ৰছী একটা বান্ধি ৰাখিব লাগে। ইটোৰ পৰা কৈছে কি কেতিয়া মাটি গিৰিবলৈ নিচিনা হ'ব তেতিয়া খুন্দিয়াটো ৰখি যাব লাগে আৰু গোৱা নাখুন্দিয়া সময়ৰে ছন্দাটো বন্ধ কৰি কিনে ৰাখিব লাগে। ইটো লগত ৰিংৱেল লগা ডায়মিটাৰো ডাঙৰ দে 3 ফিট হৈ কিনে কাম কৰিয়া খান আচান বা হিলিবলৈ পাৰিয়া পলাগে বুলি এডভাইজৰি বা কৈছে। যদি ইমাৰ্জেঞ্চি নহলে খাতৰা অৱস্থা হলে ৰিলেভেণ্ট অথৰিটিজ লগতে লুকি লুকি কণ্টেক্ট কৰিবলৈ নহলে হেল্পলাইন 8732093078 ৰিপৰ্ট কৰিবলৈ কৈছে। আৰু আজি ভিডিঅ' লগা নাগামিজ খবৰ ইমান ডিচেছ কৰি আছে। আপুনি কাৰণে ভাল দিন হবি।